এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয় যে প্ৰথম অৱস্থাত ৰবীন্দ্ৰ ভৱনটো মেৰামতিৰ বাবেহে সিদ্ধান্ত লোৱা হৈছিল, কিন্তু ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সম্পূৰ্ণ ভৱনটোৱেই নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰ শেষ পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই এটা আটকধুনীয়া সাংস্কৃতিক ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কেইবামহলীয়াকৈ নিৰ্মাণ কৰিবলগীয়া নতুন ৰবীন্দ্ৰ ভৱনৰ প্ৰথম দুটা মহলাত দুটাকৈ প্ৰেক্ষাগৃহ থাকিব বুলিও উল্লেখ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তিনি বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰাৰ দাবীত কালি সাংস্কৃতিক ঐক্য মঞ্চ অসমে প্ৰতিবাদ সাব্যস্ত কৰে। ঐক্য মঞ্চৰ নেতৃত্বত নাট্যশিল্পী, অভিনেতা, শিল্পী, কলা কুশলীসকলে গীতে মাতে প্ৰতিবাদ সাব্যস্ত কৰি ছমাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে কেইবা দশকজুৰি ৰবীন্দ্ৰ ভৱনৰ মঞ্চখন শিল্প সংস্কৃতি ধাৰাবাহিক চৰ্চা আৰু বিকাশৰ ঐতিহ্যপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এই মঞ্চতে অসমৰ ভালেসংখ্যক আগশাৰীৰ শিল্পীৰ উত্তৰণ হৈছে। কালি প্ৰতিবাদকাৰী শিল্পীৰ দলটোৱে বিলম্ব নকৰাকৈ আৰু কম ব্যয় সাপেক্ষে ভৱনটো ছমাহৰ ভিতৰত মেৰামতি কৰিবলৈ আহ্বান জনায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন হৈছে। জৰীপত ৰাষ্ট্ৰীয় উদ্যানখনত বেংগল ফ্লৰিকানৰ লগতে 43 বিধ ভিন্ন প্ৰজাতিৰ তৃণভূমি পক্ষীৰ বিচৰণৰ তথ্য লাভ কৰা হৈছে। উদ্যানখনত বিপন্ন প্ৰজাতিৰ টুকুৰা চৰাইৰ জাকো দেখিবলৈ পোৱা গৈছে। জৰীপ প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিসমূহত বসবাস কৰা এটা বিপন্ন প্ৰজাতিৰ, দুটা বিপদাগ্ৰস্ত প্ৰজাতিৰ আৰু 6টা সংকটাপন্ন প্ৰজাতিৰ চৰাই পোৱা বুলি উল্লেখ কৰা হৈছে। ইয়াৰ ফলত তৃণভূমি চৰাইৰ বিবিধতাৰ ক্ষেত্ৰত কাজিৰঙা অন্যতম বুলি পৰিগণিত হৈছে। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত 2026 চনৰ নিৰ্বাচনত দলে কিদৰে আগবাঢ়িব সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰাৰ সম্ভাৱনা আছে। বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ দায়িত্বত থকা দলৰ নেতা হৰীশ দ্বিবেদী প্ৰমুখ্যে ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাই ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই যোৱা অৱদানৰ স্বীকৃতিস্বৰূপে জয়ন্তীৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে। এই স্মৃতিগ্ৰন্থৰ বাবে জনসাধাৰণক তেওঁলোকৰ হাতত থাকিব পৰা গোলাপ বৰবৰাৰ ফটোগ্ৰাফ, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দ্বাৰা লিখিত বা তেওঁক সম্বোধন কৰা চিঠি পত্ৰ আৰু তেওঁৰ জীৱন আৰু কৰ্মৰাজীৰ সৈতে জড়িত অন্য প্ৰাসংগিক নথি পত্ৰ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। জনসাধাৰণে বৰবৰা ছোভেনিয়াৰ @gmail.com 31 জুলাই বা তাৰ পূৰ্বে প্ৰেৰণ কৰিব পাৰিব। হোজাইৰ নীলবাগানত আজি পুৱতি নিশা হোৱা এটা পথ দুৰ্ঘটনাত 3জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য এজন আহত হয়। এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত এই অঘটনটো ঘটে। নিহত লোক 3জনৰ এজনক হাফলঙৰ মৌৱলপঙৰ ৰাহুল দিবৰাগী বুলি চিনাক্ত কৰা হৈছে। বাকী 2জন লোকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। আহত লোকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যত জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে 30জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু, মহিলাসহ 21গৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ ভিতৰত দৰং আৰু বজালীৰ 2জনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ 1জনকৈ ৰোগী আছে। হাস্পতাল কৰ্তৃপক্ষৰ প্ৰকাশ কৰা অনুসৰি 1 এপ্ৰিলৰ পৰা এতিয়ালৈ 70জন লোক হাস্পতালখনত ভৰ্তি হৈছে আৰু বৰ্তমানেও 29জন সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে। গোলাঘাট, ধেমাজি, শোণিতপুৰৰ উপৰি নলবাৰী, দৰং, কামৰূপ আদি জিলাতো গুৰুতৰ ৰূপ ধাৰণ কৰা এই ৰোগৰ আক্ৰান্তৰ সংখ্যা 250 অতিক্ৰম কৰিছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ লগতে হোজাইৰ জিলাতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা গৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণী কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40